গীতমালা 144 অধ্যায়। দাউদৰ ৰচিত গীত। যিহোৱাৰ প্ৰশংসা হওক, তেওঁ মোৰ আশ্ৰয় শিলা। তেওঁ মোৰ হাতক যুদ্ধ কৰিবলৈ শিকায়, মোৰ আঙুলিবোৰকো ৰণ কৰিবলৈ শিকায়। তেওঁ মোৰ চিৰস্থায়ী প্ৰেম আৰু মোৰ কোঠ, মোৰ উচ্চ দুৰ্গ আৰু মোৰ উদ্ধাৰকৰ্তা। তেওঁ মোৰ ঢাল আৰু মই তেওঁতেই আশ্ৰয় লওঁ। তেওঁৱে জাতিসমূহক মোৰ অধীনত আনে। হে জিহুৱা, মানুহনো কি যে তুমি মানুহক গণ্য কৰা? মনুষ্যই বা কি যে তুমি তেওঁলোকলৈ মনোযোগ দিয়া? মনুষ্য নিশ্বাস মাথোন, তেওঁ আয়ুস গুচি যোৱা ছাঁ নিচিনা। হে জিহুৱা, তোমাৰ আকাশমণ্ডলক দুৱাই নত কৰি তুমি নামি আহা। পৰ্বতবোৰক স্পৰ্শ কৰা যাতে সেইবোৰৰ পৰা ধোঁৱা ওলাব। তুমি বৰ্জ্যপাত পেলাই শত্ৰুবোৰক বিচ্ছিন্ন কৰা। তোমাৰ কাঁড় মাৰি তেওঁলোকক বিভুল কৰি তোলা। তুমি ওপৰৰ পৰা তোমাৰ হাত মেলি দিয়া, মোক মুক্ত কৰা। মহাজলৰ পৰা মোক ৰক্ষা কৰা। সেই অন্য জাতিৰ হাতৰ পৰা মোক ৰক্ষা কৰা। তেওঁলোকৰ মুখে মিছা কথা কয়, তেওঁলোকৰ সোঁহাতে বিশ্বাসঘাতকৰ কাৰ্য কৰে। হে ঈশ্বৰ, মই তোমাৰ উদ্দেশ্যে নতুন গীত গাম। দ তাৰযুক্ত নেবল বাদ্যৰে মই তোমাৰ প্ৰশংসাৰ গান কৰিম। তুমিয়েই ৰজাসকলক জয়দান কৰা, তুমিয়েই নিজ দাউদক উদ্ধাৰ কৰিলা। নিষ্ঠুৰ তৰোৱালবোৰৰ পৰা মোক ৰক্ষা কৰা, আৰু বিদেশীবিলাকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা। তেওঁলোকৰ মুখে মিছা কথা কয়, তেওঁলোকৰ সোঁহাতে বিশ্বাসঘাতকতাৰ কাৰ্য কৰে। আমাৰ পুত্ৰবোৰ যেন গছপুলিৰ নিচিনাকৈ যৌৱনত বৃদ্ধি পায়, আমাৰ কন্যাবোৰ যেন ৰাজ অট্টালিকাৰ গাঁথনিৰ খুদিত পৰা চুকৰ স্তম্ভৰ নিচিনা হয়। আমাৰ ভঁৰালবোৰ যেন সকলো ধৰণৰ উৎপাদনৰ খাদ্য বস্তুৰে পৰিপূৰ্ণ থাকে। আমাৰ মেৰ চাকবোৰে যেন পথাৰৰ মাজত হাজাৰে হাজাৰে লাখে লাখে পোৱালি জগায়। আমাৰ বলদবোৰে যেন গধুৰ বোজা বহন কৰিব পাৰে। দেৱালবোৰৰ যেন ভগ্ন দশা নহয়, কোনো যেন বন্দী নহয়। আলিৰ চকবোৰত যেন দুখৰ কন্দন শুনা নাযায়। ধন্য সেই জাতি যাৰ এনে আশীৰ্বাদপূৰ্ণ অৱস্থা হয়। ধন্য সেই জাতি, যিহুৱা যাৰ ঈশ্বৰ।